মাননীয় ন্যায়াধীশ শ্ৰীযুত জাষ্টি চালামেশ্বৰ। তেওঁ 1953 চনৰ 30 জুন তাৰিখে অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ অন্তৰ্গত মোভিয়া মণ্ডলৰ পেড্ডা মুট্টেভিত জন্মগ্ৰহণ কৰিছিল। তেওঁ দ্বাদশ শ্ৰেণীলৈকে কৃষ্ণা জিলাৰ অন্তৰ্গত মচিলিপট্টনমস্থিত হিন্দু হাইস্কুলত পঢ়া শুনা কৰিছিল আৰু মাদ্ৰাজৰ লয়লা মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1976 চনত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1995 চনত তেওঁ জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত হয়। 13 অক্টোবৰ 1995 তাৰিখে অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি লাভ কৰে। তেওঁ 23 জুন 1997 তাৰিখে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু 17 মে 1999 তাৰিখে স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ 3 মে 2007 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ বদলি সূত্ৰে 17 মাৰ্চ 2010 তাৰিখে কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ 2011 চনৰ 10 অক্টোবৰ তাৰিখে ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু 22 জুন 2018 তাৰিখে অৱসৰ গ্ৰহণ কৰে।